At Giant Eagle, you may have spotted the Stacker. With uncanny MyPerks ability, she stacks up the perks to choose either dollars off or up to 20% off her entire grocery bill. The Stacker, stacking up huge savings with MyPerks. Find your MyPerksonality and transform your shopping into free gas and groceries. Full details at GiantEagle.com/MyPerks. Perks cannot be earned or redeemed on select items. Restrictions apply.
Red FM Love Story. Love Story. RJ Pahir Hoite. Super Hits 93.5 Red FM ot homo hogol weekend special show Red FM Love Story. Ar eta notun love story loi moi Pahi aku ebar apunar kaksa piluhi. Akha koru apunar bhal. Gotike ahok nihatir arambhoni koru ami premor jatrar hoite. যিখন চিঠি লৈছোঁ সেই চিঠিখন পঠিয়াইছে জুনমণি কলিতাই। তেওঁ নিজৰ ষ্টৰিটিৰ নাম দিছে আই এম উইথ ইউ ফৰ এভাৰ। আহক শুনো জুনমণিৰ ষ্টৰি। হাই পাহিবা, মোৰ নাম জুনমণি কলিতা, মই নাৰেংগীত থাকোঁ। মই তোমাৰ শ্ব'টো নিয়মীয়া শ্ৰোতা। তোমাৰ মাতটো বহুত ধুনীয়া হয়, মই কেতিয়াবা তোমাৰ মাতটো শুনি শুনিয়ে শুই যাওঁ। এতিয়া মই মোৰ লাভ ষ্টৰিটো ক'বলৈ ওলাইছোঁ। মোৰ বহুত মন আছে তোমাৰ মাতেৰে শুনিবলৈ, আৰু এইটো মই মোৰ প্ৰিয়গৰাকীক উপহাৰ হিচাপে দিব বিচাৰিছোঁ। আশা কৰোঁ তুমি অতি সোনকালে চিঠিখন পঢ়িবা। চ' আজি আমি শুনি গৈ থাকিম জুনমণি কলিতাৰ ষ্টৰী আই এম উইথ ইউ ফৰ এভাৰ। আপুনিও যদি আপোনাৰ লাভ ষ্টৰী মোৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰে, তেতিয়াহ'লে চিঠি লিখি পঠিয়াই দিব। ঠিকনাটি ফেচবুকতো পাব, ইনষ্টাগ্ৰামতো পাব। লগতে মই ইয়াত কৈও দিছোঁ, ৰেড এফ এম অফিচ, জুপিটৰা পেলেচ, ফাৰ্ষ্ট ফ্ল'ৰ, ABC GS ৰোড, তৰুণ নগৰ, গুৱাহাটী 78105। এইটো হৈছে আমাৰ পোষ্টেল এড্ৰেছ। খালি আপুনি যেতিয়া চিঠিখন লিখিব, মন কৰিব যাতে আপোনাৰ বয়স 18 বছৰতকৈ বেছি হয়, আপোনাৰ ষ্টৰীত যাতে কোনো ধৰণৰ ভায়লেঞ্চ নাথাকে, আৰু যাতে ছ'চিয়েলি একচেপ্টেবল ষ্টৰী হয় সেইটো মন কৰিব। লগতে কৈ থৈ দিওঁ, যদি আপোনাৰ ষ্টৰিসমূহ আপুনি শ্বেয়াৰ কৰে আৰু তাৰপিছত আপলোড হোৱাৰ পিছত যদি আপোনাৰ কিবা অসুবিধা হয়, তেতিয়াহ'লে সেইটোৰ বাবে আমাক দায় দোষ নধৰিব। আমি ফৰ ছেফটি আপোনাৰ পাৰ্টনাৰৰ নাম চেঞ্জ কৰিয়ে দিওঁ। গতিকে আপুনি যেতিয়া ষ্টৰিটি লিখে, চব প্ৰ'জ এণ্ড কনছ ভাবি পেলাইহে আপোনাৰ ষ্টৰিটি শ্বেয়াৰ কৰিব, যাতে আপুনি একো বিপদত নপৰে। 93.5 ৰেড এফ এম বজাতে ৰাখোঁ। ৰেড এফ এম লাভ ষ্টৰি। লিখিছে, মোৰ প্ৰিয়জনৰ নাম হৈছে প্ৰণৱ। সি গুৱাহাটীৰ এডি বেংকত এটা জব কৰি আছে। তাৰ ঘৰ গুৱাহাটীতে। মোৰ পেহীৰ ঘৰ সি থকা ঘৰৰ ওচৰতে। পেহীৰ ডাঙৰ ছোৱালীজনী মানে মোৰ বাৰ প্ৰণৱ বেষ্ট ফ্ৰেণ্ড হয়। পাহিবা, সেইদিনা আছিলে 2019ৰ 2nd February। মই আৰু মোৰ বা ফুৰিবলৈ গৈছিলোঁ আৰু আমি উঠা পিকবোৰ বায়ে হোৱাটছএপত ষ্টেটাছ দিছিলে। তাৰ অকণমান পিছতে বায়ে ক'লে মোৰ নম্বৰটো হেনো প্ৰণৱে খুজিছে। মই কোন বুলি সোধাত বায়ে তাৰ কথা ক'লে। পাহিবা, সি বহুত ইনোচেণ্ট আৰু মৰম লগা। তাৰ ফটো এখন বায়ে মোলৈ পঠিয়াইছিলে। ময়ো বাক ক'লোঁ যে মোৰ নম্বৰটো দিবলৈ। তেনেকৈ আমাৰ কথা বতৰা ষ্টাৰ্ট হ'ল। চ' জুনমণিৰ বাইদেউৰ বেষ্ট ফ্ৰেণ্ড হৈছে প্ৰণৱ, আৰু প্ৰণৱে জুনমণিৰ নম্বৰ দি জুনমণিৰ বায়েকৰ পৰা খুজি পঠিয়ালে, আৰু জুনমণিও নিজৰ নম্বৰটো শ্বেয়াৰ কৰিবলৈ দিলে, মানে তাইৰ একো আপত্তি নাই। আৰু তেনেকৈ তেওঁলোকৰ কথা বতৰাও ষ্টাৰ্ট হ'ল। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। N93.5 ৰেড এফ এম বজাতে ৰাখোঁ।
Red FM Love Story. Love Story. RJ Pahir Hoite.
Subuh Hits 93.5 Red FM on Moza Apunar Khure Pahi. Huniye se apuni weekend special show Red FM Love Story. Huniye se Junmonir story I am with you forever. Agule ta likhise. Next dina himo khudisile call koribo parim niki. Moyo kolu kora. Pisot hi call korile. Aru ami pray 1 ghonta man kotha patilu. পাহিবা, আমি দুটা বহুত ফুডি হয়, দুয়োটাই খাই বিৰাটেই ভাল পাওঁ। মানে কোনটো কেনেকৈ বনায় খাই ভাল লাগে, এইবোৰ কথাই বেছি পাতিছিলোঁ। ৰাতি হঠাৎ
সি মোক প্ৰপ'জ কৰি দিলে, কিন্তু মই ইমান জল্দি একচেপ্ট কৰিব বিচৰা নাছিলোঁ। ছ' একো আনচাৰ নিদি শুই গ'লোঁ। তেনেকৈ দুদিন গ'ল। ছ' প্ৰণৱে জাষ্ট নম্বৰ লৈছিলে জুনমণিৰ আৰু লগালগ প্ৰপ'জো কৰিলে। জুনমণিয়ে কিন্তু ৰিপ্লাই দিয়া নাই। তো আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 ৰেড এফ এম বেজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব ৰেড এফ এম লাভ ষ্টৰি অন চুপাৰ হিটছ 93.5 ৰেড এফ এমত। মই আছোঁ আপোনাৰ সৈতে পাহি। আগলৈ চিঠিখনত লিখিছে, 4th February, সেইদিনা মই ঘৰ অহা কথা। তাৰ অফিচ যিহেতু গুৱাহাটীত, সি মোক ক'লে তুমি মোৰ লগতে যাব পাৰিবা। ময়ো বাক সুধিলোঁ যামনে বুলি, তাইও মোক আহিব দিলে। তেনেকৈ আমি একেলগে আহিলোঁ। ৰাস্তাত মোৰ কথা এটা মনত পৰিলে। সি মোক আগদিনা ৰাতি কৈছিলে, তোমাক মই কালি ক'ত লৈ যাওঁ ঠিক নাই। আৰু হয়ো, সি মই চিনি নোপোৱা ৰাস্তা এটাৰে গাড়ীখন লৈ গৈছিলে। পিছত মই যেতিয়া নাৰাংগী পালোঁ, মা ৰৈ আছিলে নিবলৈ। তাক বাই ক'লোঁ। নাজানো কিয় কিবা এটা মোৰ বেয়াও লাগিছিলে। ঘৰত আহি তাক ফোন কৰি মই ক'লোঁ, তুমি যে যোৱাকালি ৰাতি কথাটো কৈছিলা, আজি তুমি গাড়ীখন বেলেগ ফালে নিওঁতে মোৰ ডাউটে হৈছিলে। মই হাঁহি হাঁহি তাক কথাখিনি ক'লোঁ আৰু সিও সেই কথাটো গম পাইছিলে। সেইদিনা দিনটো তেনেকৈয়ে পাৰ হ'ল। ছ' প্ৰণৱ আৰু জুনমণি লগো পালে। তেওঁলোক একেলগে ঘৰলৈকে আহিছিলে। ছ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি। এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব ৰেড এফ এম লাভ ষ্টৰি। আজি শুনি আছোঁ জুনমণিৰ ষ্টৰী, আই এম উইথ ইউ ফৰ এভাৰ। আগলৈ তেওঁ লিখিছে, 5th February, সি মোক আকৌ এবাৰ মনত পেলালে। মানে সি যে মোক প্ৰপ'জ কৰিছিলে সেই কথাটো মোক এবাৰ সুধিলে। মই লাজত একো নক'লোঁ। তাক মই ভিডিঅ' এটা দিলোঁ, তাত তাৰে আনচাৰ দি সোমাই আছিলে। সি বুজি পালে, কিন্তু মোক মুখেৰে ক'বলৈ ফ'ৰ্চ কৰিলে। আৰু লাজে ভয়ে ময়ো তাক আই লাভ ইউ টু এইবুলি ৰিপ্লাই দিলোঁ। আৰু এনেকৈ আমাৰ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হ'ল। 10 February সৰস্বতী পূজা আছিলে। মই আৰু মোৰ ফ্ৰেণ্ডছবোৰ সেৱা কৰি ঘূৰিবলৈ গ'লোঁ। মই তাক ক'লোঁ, সিও সেইদিনা আমাৰ লগতেই গ'ল। আৰু দিনটো বৰ ধুনীয়াকৈ আমি পাৰ কৰিলোঁ। ছ' এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে প্ৰণৱ আৰু জুনমণি। ছ' আগুৱাই গৈ থাকিম। টু ষ্টে টিউনড এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
চুবহি 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি। আমি শুনি আছোঁ আজি জুনমণিৰ ষ্টৰি, আই এম উইথ ইউ ফৰ এভাৰ অন দ্য শ্ব উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি। আগলৈ তেওঁ লিখিছে, পিছত চব ধুনীয়াকৈ গৈ আছিলে। সি অফিচৰ কামত বিজি থাকে কাৰণে তাক মই লগ কৰিবলৈ নকওঁ। মই নিজেই লগ কৰিবলৈ যাওঁ। কিন্তু লাহে লাহে আমাৰ সৰু সৰু কিছুমান কথাত কাজিয়া হ'ব ধৰিলে। কাজিয়া হ'লে সি মোৰ লগত কথা নপতা হৈ যায়, মোক একো নকয়। কিন্তু মই তাক বহুত ভাল পাওঁ, সেইকাৰণে ভুল লাগিলে তাৰেই হওক বা মোৰেই হওক, ময়ে আগতে চৰি বুলি কওঁ। ৱেল, ৰিলেশ্যনশ্বিপত এইটো একদম স্বাভাৱিক কথা। মানে লাহে লাহে এনেকুৱা হৈ যায় যে মানুহ ব্যস্ত হৈ যায়। মানে যেতিয়া এটা ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হয়, তেতিয়া সেই ৰিলেশ্যনশ্বিপটো খুব বেছি প্ৰায়ৰিটিত থাকে। কাৰণ আমি নেজানো যে ৰিলেশ্যনশ্বিপটো দুয়োটা আমি সোমাম নে নোসোমাম, আনচাৰ কি হ'ব, কমিটমেণ্ট দিব নে নিদিয়ে। ছ' সেইকাৰণে আমি গোটেই সময়খিনি তাতেই ইনভেষ্ট কৰোঁ। আৰু যেতিয়া ৰিলেশ্যনশ্বিপটো ষ্টাৰ্ট হয় আৰু যেতিয়া আমি গম পাওঁ যে সেই ইনভেষ্টমেণ্টটো ছাকচেছফুল হ'ল, তেতিয়া লাহে লাহে আমি সেইটোত প্ৰায়ৰিটি দিয়া বন্ধ কৰি আন বস্তুবিলাকত প্ৰায়ৰিটি দিবলৈ ষ্টাৰ্ট কৰোঁ, যাতে এই ইনভেষ্টমেণ্টটো ছাকচেছফুলি আমি আগলৈ লৈ যাব পাৰোঁ। ছ' সেইকাৰণে হয়তো প্ৰায়ৰিটিজসমূহ চেঞ্জ হৈ গৈ থাকে। আৰু হয়তো সেইটো কাৰণে অকণমান ক'ৰবাত কেতিয়াবা খুটখাত লাগিবও পাৰে, বাট দেট ইজ এ পাৰ্ট অফ লাভ। 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
সুপার হিটস 93.5 রেড এফএমত মজা আপনার সুধে পাহি এন্ড ওয়েলকাম ব্যাক টু উইকেন্ড স্পেশাল শো রেড এফএম লাভ স্টোরি। আজি শুনি আছো জুনমণি স্টোরি, আই এম উইথ ইউ ফর এভার। আগলৈ চাই লিখিছে, 22 ফেব্রুয়ারী মোৰ বাৰ্থডে আছিলে, তাৰ আগতে আমাৰ কাজিয়া চলি আছিলে। সি মোক উইছ কৰিলে ঠিক 12টা বজাত, কিন্তু দিনটো আৰু কলেই নকৰিলে। মোৰ সেইদিনা বহুত দুখ লাগিছিলে। পিছত যদিও আমাৰ ভাল হ'ল, তথাপিও মাজে মাজে আমাৰ কাজিয়া হৈয়ে থাকিছিলে। মই ফ্ৰেণ্ডছৰ লগত বেছি ঘূৰোঁ, কেতিয়াবা ৰাতি আহোঁতে 7-8 বাজি যায়, আৰু সেই কথাটো সি বেয়া পাইছিলে। যেতিয়া এই কথাটো মই বুজি পালোঁ, মই ঘূৰা ফুৰাও কমাই দিলোঁ। মই তাক লাহে লাহে বুজিব ল'লোঁ আৰু তাৰ প্ৰতিটো কথা মই বুজিবলৈ চেষ্টা কৰিলোঁ। মোক এমাহমান সি আই লাভ ইউ বুলি কোৱা নাছিলে। মই জানো মোৰেই ভুল আছিলে, সেইকাৰণে কোৱা নাছিলে। মই ভুলবোৰ নোহোৱা কৰিলোঁ, তাক বুজিলোঁ। শেষত সি নিজেই আই লাভ ইউ বুলি ক'লে। তাৰপিছত চব ধুনীয়াকৈ গৈ থাকিলে। মোৰ মন গ'লে মই তালৈকে যাওঁ, আৰু তাৰ মন গ'লে সি মোক লগ ধৰিবলৈকে আহে। আৰু তেনেকৈ বুজাবুজিৰ মাজেৰে আমাৰ ৰিলেশ্যনশ্বিপ চলি থাকিলে। ছ' অলপ অলপ খুটখাত কিবাকিবি তেওঁলোকৰ মাজত লাগিব ধৰিলে। বাট আগেন, সিন্স দে আৰ ইন লাভ, তেওঁলোকে আকৌ মিউচুৱেলি চব ঠিকো কৰি লয়। এণ্ড দেট ইজ ভেৰি ইম্পৰ্টেণ্ট, কাজিয়া কৰি কেতিয়াও শুবলৈ নাযাব। মেক শ্যৰ যিয়ে নহওক, যি কাজিয়াই নহওক, যি মিছআণ্ডাৰষ্টেণ্ডিঙেই নহওক, সেইদিনা ৰাতিয়ে যাতে শেষ হয়, এটা নতুন দিনত একেখিনি বস্তু আকৌ কঢ়িয়াই নিনিব। নেভাৰ। 93.5 ৰেড এফ এম বজাতে ৰাখো।
Red FM Love Story, Love Story, RJ Pahir Huyde,
Super Hits 93.5 Red FM on Mohz Apanar Huyde Pahir, and welcome back. So, here's a weekend special show, Red FM Love Story. Aji khuni aso, Junmoni story, I am with you forever. Agali chali kise, Amar relation pasma hul. Mur gharad maya akoman kothakini jane. Pahiba, he direct, I love you, বা সি যে মোক বহুত ভাল পায়, কেয়াৰ কৰে, এইবোৰ ক'বলৈ বিৰাট টান পায়। তাৰ কামৰ পৰাই বুজিব লাগিব। কিন্তু সি আই লাভ ইউ নক'লে মোৰ বৰ দুখ লাগে, খঙো উঠে। সি মোৰ বয়ফ্ৰেণ্ডতকৈ বেছি বেষ্ট ফ্ৰেণ্ড। প্ৰতিটো কথা মই তাৰ লগত শ্বেয়াৰ কৰোঁ আৰু সিও মোক চব কয়। সি ল'ৰাজন নিজেও হাঁহি থাকে আৰু আনকো হঁহুৱাই ৰাখে। পাহিবা ৰেড এফ এমৰ জৰিয়তে তাক এটাই কথা ক'ব বিচাৰোঁ যে আই লাভ ইউ, মই তোমাক বহুত ভাল পাওঁ, মই জীৱনৰ প্ৰত্যেকটো টাইম তোমাৰ লগত কটাব খোজোঁ। আই লাভ ইউ ছ' মাছ। ছ' এয়া আছিলে আজিৰ ষ্টৰী, জুনমণিৰ আই এম উইথ ইউ ফৰ এভাৰ। ৱেল, থেংক ইউ ছ' মাছ জুনমণি ফৰ শ্বেয়াৰিং ইয়াৰ চুইট এণ্ড চিম্পল লাভ ষ্টৰী। আই উইচ ইউ বোথ অল দ্য বেষ্ট। আৰু এনেকৈ মৰম ভালপোৱাৰ মাজেৰে, বুজাবুজিৰ মাজেৰে ৰিলেশ্যনশ্বিপটো আগুৱাই লৈ গৈ থাকিবা। ছ' অল দ্য বেষ্ট। তো এতিয়া বিদায় লৈছোঁ এটা নতুন ষ্টৰীৰ সৈতে, আকৌ লগ পাম। আনটিল দেন, টু ফল ইন লাভ, ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ। 93.5 ৰেড এফ এম বাজাতে ৰাখো।